ফিলিপিয়া বিলাকর প্রতিপত্র অধ্যায় এক। খ্রিস্ট যীশুর দাস পৌল আর তিমোথিও, খ্রিস্ট যীশুত থকা যিকোনো পবিত্র লোক ফিলিপিত আছে,
তেওঁবিলাকৰ আৰু তেওঁবিলাকৰ লগৰ অধ্যক্ষ আৰু পৰিচালকবিলাকৰ সমীপলৈ,
আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। যি জনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে, তেওঁই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তাত তোমালোকৰ সহভাগিতা থকাৰ কাৰণে তোমালোক সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰো। তোমালোক সকলোৰে বিষয়ে সেই ভাৱ ৰখা মোৰ উচিত, কাৰণ তোমালোক মোৰ হৃদয়ত আছা। কিয়নো মই বন্ধ হোৱা আৰু শুভবাৰ্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়া কথাত তোমালোক সকলোৱেই মই পোৱা অনুগ্ৰহৰ সহভাগী হৈছা, কাৰণ যীশুখ্ৰীষ্টৰ স্নেহত মই তোমালোক সকলোৰে কাৰণে কেনে হাবিয়াস কৰোঁ সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে। আৰু যি শ্ৰেষ্ঠ তোমালোকে পৰীক্ষা কৰি তাক নিৰ্ণয় কৰিবলৈ তোমালোকৰ প্ৰেম যেন জ্ঞানত আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে, আৰু খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে তোমালোক নিষ্কলংক আৰু নিৰ্বিঘ্ন হৈ ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসাৰ অৰ্থে যীশুখ্ৰীষ্টৰ দ্বাৰাই ধাৰ্মিকতাৰ ফলেৰে যেন পৰিপূৰ্ণ হোৱা মই এই প্ৰাৰ্থনাকেই কৰোঁ। হে ভাইবিলাক, তোমালোকে এই কথা জানিবলৈ মই ইচ্ছা কৰোঁ যে মোলৈ যি ঘটিল, শুভবাৰ্তাৰ বাধা হওক চাৰি তাৰ বৃদ্ধিৰ অৰ্থেহে সেই সকলো ঘটিল। তাতে মোৰ বন্ধন গোটেই প্ৰিটোৰিয়ামত আৰু আন সকলোবিলাকৰ আগত খ্ৰীষ্টত প্ৰকাশিত হ'ল, আৰু ভাইবিলাকৰ অধিক ভাগে মোৰ বন্ধন দেখি প্ৰভুত দৃঢ় বিশ্বাস ৰাখি ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক'বলৈ অধিক সাহ কৰিছে। কোনো কোনোৱে অসূয়া আৰু বিবাদেৰে, আৰু কোনো কোনোৱে সুভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে। এই ভাগে প্ৰেমৰ কাৰণে, অৰ্থাৎ মই শুভবাৰ্তাৰ পক্ষে উত্তৰ দিবলৈ নিযুক্ত হৈছো বুলি জানি কৰে, কিন্তু আনবিলাকে বিৰোধেৰে খ্ৰীষ্টক প্ৰচাৰ কৰে। তেওঁবিলাকে শুদ্ধভাৱেৰে নহয় কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে। তাতেই বা কি হ'ল, কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈছেই, ইয়াতে মই আনন্দহে কৰিছোঁ আৰু আনন্দ কৰিমো। কিয়নো মই জানো যে তোমালোকৰ নিবেদন আৰু যীশুখ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ দ্বাৰাই মোৰ পৰিত্ৰাণৰ অৰ্থে সেই মোলৈ ঘটিব। তাতে মোৰ এই আকাংক্ষা আৰু আশা সিদ্ধ হ'ব যে মই কোনোমতে লজ্জিত নহ'ম, কিন্তু সম্পূৰ্ণ সাহেৰে যেনেকৈ সদায় তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰাই হওক মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ'ব। কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয় তেন্তে কোনটো মনোনীত কৰিম তাক নাজানো, কিন্তু এই দুটাৰ চেপত সোমাই আছো। ইয়াৰ পৰা গৈ খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা, কিয়নো সেয়ে অতি অধিক গুণে উত্তম, কিন্তু তোমালোকৰ কাৰণে মাংসত থকাই অধিক প্ৰয়োজন। আৰু ইয়াকে দৃঢ় প্ৰত্যয় কৰি মই থাকিম বুলি জানিছো, আৰু তোমালোকৰ তাত পুনৰাই উপস্থিত হোৱাৰ দ্বাৰাই মোৰ তোমালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীশুত উপচি পৰিবলৈ, বিশ্বাসত তোমালোকৰ বৃদ্ধি আৰু আনন্দ হ'বলৈ তোমালোক সকলোৰে লগত থাকিবলৈ পাওঁ। মই যদি তোমালোকক চাবলৈ যাওঁ নাইবা অনুপস্থিত থাকোঁ, তেন্তে তোমালোক যে এক আত্মাৰে থিৰ হৈ আছা আৰু এক মনেৰে শুভবাৰ্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা, তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাম। এইকাৰণে তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা, এই মাত্ৰ মোৰ নিবেদন। তোমালোকে বিৰোধীবিলাকৰ কাৰণে কোনো বিষয়ত ত্ৰাসযুক্ত নহবা, সেয়ে তেওঁবিলাকৰ অৰ্থে বিনাশৰ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়। কিয়নো তোমালোকে আগেয়ে মোক যি ৰূপ যুদ্ধ কৰা দেখিলা, এতিয়াও কৰা শুনিছা, তোমালোকেও সেই ৰূপ যুদ্ধ কৰি খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো তোমালোকক তেওঁৰ নিমিত্তে অনুগ্ৰহ দান কৰা হ'ল। ফিলিপিয়া অধ্যায় দুই। এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা, আৰু যদি কোনো স্নেহ আৰু কৰুণা থাকে, তেন্তে তোমালোকে একে বিষয় ভাবি একে প্ৰেমৰ, এক মনৰ আৰু এক ভাৱৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰা। তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা, কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা। প্ৰতিজনে নিজৰ বিষয়ে নহয় অন্যৰ বিষয়ে চাওক।
খ্ৰীষ্ট যীশুত যি ভাৱ, সেই তোমালোকতো হওক। তেওঁ ঈশ্বৰৰূপী থাকোঁতে ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল, আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকেই ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱী তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয়, আৰু যীশুখ্ৰীষ্ট হে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে, এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ এই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে।
এতেকে হে মোৰ প্ৰিয়বিলাক, তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা, এই উভয়ৰ সাধনকৰ্তা হৈছে। যি কুটিল আৰু বিপথগামী লোকৰ মাজত তোমালোকে জীৱনৰ বাক্য ধাৰণ কৰি জগতত দীপ্তি স্বৰূপে প্ৰকাশ পাইছা, তেওঁবিলাকৰ মাজত তোমালোক নিৰ্দোষী আৰু শুদ্ধ হৈ ঈশ্বৰৰ নিষ্কলংক সন্তান হ'বৰ কাৰণে বিবাদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰা। এই খ্ৰীষ্টৰ আগমনৰ দিনত মোলৈ শ্লাঘাৰ কাৰণ হ'ব, কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই, কিন্তু তোমালোকৰ বিশ্বাসস্বৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত যদিও মই নৈবেদ্য স্বৰূপে ধলা যাওঁ, তথাপি মই আনন্দ কৰোঁ আৰু তোমালোক সকলোৰে সৈতেও আনন্দ কৰোঁ। এই বিষয়ে তোমালোকেও আনন্দ কৰা আৰু মোৰে সৈতেও আনন্দ কৰা। কিন্তু তোমালোকৰ বিষয়ে জানি মই যেন সন্তুষ্ট হ'ম, এই নিমিত্তে অলপতে তোমালোকৰ তালৈ তিমথিয়ক পঠাবলৈ মই প্ৰভু যীশুত আশা কৰিছো। কিয়নো যিজনে তোমালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিব, এনে মনৰ লোক মোৰ আন কোনো নাই। কাৰণ সকলোৱে যীশুখ্ৰীষ্টৰ বিষয়ে নহয় নিজৰ বিষয়ে চেষ্টা কৰে, কিন্তু তেওঁৰ পৰীক্ষাসিদ্ধ গুণ অৰ্থাৎ পিতৃৰ লগত পুত্ৰ যেনে, তেওঁ তেনেকৈ মোৰ লগত যে শুভবাৰ্তাৰ নিমিত্তে দাস্য কৰ্ম কৰিলে তাক তোমালোকে জানি আছা। এতেকে মোৰ যি ঘটিব তাক জনা মাত্ৰে তেওঁকেই পঠাবলৈ মই আশা কৰিছো, আৰু মই নিজেও অলপতে যাম, ইয়াকে প্ৰভুত বিশ্বাস কৰিছো। কিন্তু মোৰ অভাৱত সেৱা শুশ্ৰূষা কৰোতা তোমালোকৰ পাচনি, অথচ মোৰ ভাই সহকাৰীৰ সহসেনা যি পাপ্ৰদীত, তেওঁক তোমালোকৰ তালৈ পঠাবলৈ প্ৰয়োজন দেখিলোঁ, কিয়নো তেওঁ তোমালোক সকলোৰে নিমিত্তে হাবিয়াস কৰিছিল, আৰু তোমালোকে তেওঁ নৰিয়া পৰাৰ বাৰ্তা শুনাৰ কাৰণে তেওঁ বৰ উদ্বিগ্ন হৈছিল। তেওঁ নৰিয়া পৰি মৃতপ্ৰায় হৈছিল
হয়, কিন্তু ঈশ্বরে তেওঁলৈ দয়া করিলে। অকল তেওঁলৈ নহয়, কিন্তু মোর দুঃখর উপর আরো দুঃখ যেন নঘটে, এই কারণে মোলৈকো দয়া করিলে। এতেকে তোমালোকে তেওঁক দেখি যেন পুনরায় আনন্দ করা, আর মোর শোকো যেন কম হয়, এই কারণে তেওঁক অতি বেগাই পঠালো। এতেকে সম্পূর্ণ আনন্দেরে তোমালোকে প্রভু তেওঁক গ্রহণ করিবা, আর তেনেকুয়া মানুহক আদরণীয় জ্ঞান করিবা, কিয়নো মোর সেবা শুশ্রূষাত তোমালোকর যে ত্রুটি আছিল তাক সম্পূর্ণ করিবলৈ তেওঁ প্রাণপণ করি খ্রিস্টর কার্যর নিমিত্তে মৃতপ্রায় হয়েছিল। ফিলিপিয়া অধ্যায় তিনি। শেষতে হে মোর ভাইবিলাক, প্রভুত আনন্দ করা। তোমালোকলৈ একে কথাকে লিখিবলৈ মোর পরিশ্রম বোধ নহয়, কিন্তু তোমালোকর প্রতি নিশ্চয়জনক। সেই কুকুরহতলৈ সাবধানে চাবা, সেই দুষ্কর্মকারীবিলাকলৈ সাবধানে চাবা, আর ছিন্ন হওয়াবিলাকলৈকো সাবধানে চাবা, কিয়নো আমিহে শূন্য থোৱা লোক। আমি ঈশ্বরের আত্মারে আরাধনা করো আর খ্রিস্ট যীশুত শ্লাঘা করো, আর মাংসত একো ভরসা নকরো। তথাপি ময় হলে মাংসতো ভরসা করিলে করিব পারো। অন্যে যদি মাংসত ভরসা করিব পারো বলে ভাবে, তেন্তে তাতকৈ মই অধিক করিব পারো। মই অষ্টম দিনত শূন্য থোৱা ইসরায়েল জাতীয় বিন্যামিনৰ ফৈ দিয়া ইব্রীবিলাকৰ মাজৰ ইব্রী, বিধানৰ সম্বন্ধে ফৰিচি, উৎসাহৰ সম্বন্ধে মণ্ডলীৰ তাৰণাকাৰী, আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী। কিন্তু মোৰ পক্ষে যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ নিমিত্তে মই হানি যেন মানিলো। এনে কি মোর প্রভু খ্রিস্ট যীশুর জ্ঞানের উত্তমতার কারণে মই সকলকে হানি যেনহে মানিছো, আর মোর নিজ ধার্মিকতা অর্থাৎ বিধানের পরা পোয়া ধার্মিকতার ধার্মিক নহই, খ্রিস্টত বিশ্বাস করার দ্বারাই যি ধার্মিকতা অর্থাৎ ঈশ্বরের পরা পোয়া বিশ্বাসমূলক ধার্মিকতারেই ধার্মিক হই, যেন খ্রিস্টক লাভ করো আর তেওঁত আবিষ্কৃত হও, আর কোনো মতে মৃতবিলাকর পুনরুত্থানের ভাগি হবর কারণে মই খ্রিস্টর মৃত্যুর সমরূপ হই, তেওঁক আর তেওঁর পুনরুত্থানের শক্তি আর তেওঁর দুঃখ ভোগর সহভাগিতা যেন জানিবলৈ পাও, এই কারণে তেওঁর অর্থে সকলোরে হানি সহন করছো আর সকলকে বিষ্ঠা যেন মানিছো। মই যে এতিয়াই পালো বা এতিয়াই সিদ্ধ হলো এনে নহয়, কিন্তু জিহর নিমিত্তে খ্রিস্ট যীশুর দ্বারাই মুখ ধরা হল, কোনো মতে মই তাকে ধরিবর কারণে খেদি গৈছো। হে ভাইবিলাক, মই যে ধরিলো নিজের বিষয়ে এনে ভাব এতিয়ালৈকে করা নাই, কিন্তু এটা কথা, পাছত থকা সকলকে পাহরি আগত থকাবুরলৈ যত্ন করি খ্রিস্ট যীশুত ঈশ্বরে করা স্বর্গীয় আমন্ত্রণের বতার অর্থে ঘাইলৈ লড়ি গৈ আছো। এতেকে আমি যিমান সিদ্ধ লোক আছো সকলোৱে সেই রূপ ভাব করো হোক, আর যদি কোনো বিষয়ত তোমালোকৰ আন রূপ ভাব থাকে, তেন্তে ঈশ্বরে তাকো তোমালোকলৈ প্রকাশ করিব। যি হোক, আমি যি পথে এইখিনি পালোহি তাতেই চলো হোক। হে ভাইবিলাক, তোমালোকেও মোর অনুকারী হওয়া, আর তোমালোকৰ আর্হি স্বরূপ যি আমি, আমার দরে যিবিলাকে চলে তেওঁবিলাকলৈ চোৱা, কাৰণ অনেকে আনদৰে চলিছে। তেওঁবিলাকৰ বিষয়ে মই তোমালোকক বাৰে বাৰে কলো, এতিয়াও কান্দিহে কৈছো। তেওঁবিলাক খ্ৰীষ্টৰ ক্ৰুছৰ শত্ৰু, তেওঁবিলাকৰ শেষ গতি সৰ্বনাশ, পেটেই তেওঁবিলাকৰ ঈশ্বৰ, নিজ নিজ লাজত তেওঁবিলাকৰ গৌৰৱ আছে, তেওঁবিলাকে পাৰ্থিৱ বিষয় ভাবে, কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই রাজ্য স্বর্গত আছে, তারে পরাই আহিব বলি আমার ত্রাণকর্তা অর্থাৎ প্রভু যীশুখ্রিস্টলৈ অপেক্ষা করি আছো। তেওঁ যি কার্য সাধক গুণেরে সকলকে নিজের বশীভূত করিব পারে, তার দরেই তেওঁ আমার এই নিহ অবস্থার শরীরক রূপান্তর করি তেওঁর প্রতাপর শরীরর সমরূপ করিব। ফিলিপিয়া অধ্যায় ৪। এতেকে হে মোর প্রিয় আর ইষ্টভাই বিলাক, হে মোর আনন্দ আর কীর্তিস্বরূপ বিলাক, হে প্রিয় বিলাক, এই দরে প্রভু থিরে থাকা। মই ইবদিয়াক বিনয় করি আর সন্তুখীক বিনয় করি, প্রভুত একে মন হবলৈ উদগাইছো। তদুপরি হে সত্য লগরিয়া, তোমাকো নিবেদন করো, তুমি সেই ভনী দুজনীক সহায় করা, কিয়নো ক্লিমেন্ট আদি করে মোর যে সহকারী বিলাকর নাম জীবন পুস্তকত লিখা আছে, তেওঁবিলাকে সৈতে সেই দুজনীও শুভবার্তাত মোর সহিত প্রাণপণ করেছিল। তোমালোকে প্রভুত সদায় আনন্দ করা, পুনরায় কও আনন্দ করা, তোমালোকর নম্র স্বভাব সকল মানুষের আগত বিদিত হোক, প্রভু ওসর। তোমালোকে একলৈ চিন্তা নকৰিবা, কিন্তু সকল বিষয়তে তোমালোকর যাচনা ধন্যবাদযুক্ত প্রার্থনা আর নিবেদনের ঈশ্বরের আগত জানা হোক, তাতে সকল বুদ্ধিতকৈ উত্তম যে ঈশ্বরের শান্তি, হে যীশুখ্রিস্টত তোমালোকর হৃদয় আর মতিক পহরা দিব। শেষতে হে ভাইবিলাক, যি সত্য, যি আদরণীয়, যি ন্যায়, যি শুদ্ধ, যি প্রিয়, যি সুখ্যাতিযুক্ত, যিকোনো সদগুণ আর যিকোনো প্রশংসা হোক, সেই সকলরে আলোচনা করা, তোমালকে যি শিকিলা গ্রহণ করিলা, শুনিলা আর মত দেখিলা, সেই সকলকে আচরণ করা, তাতে শান্তির আকর ঈশ্বর তোমালকর লগত থাকিব। এতিয়া ইমান দিনের মূরত মোর উপকার অর্থে তোমালকর চিন্তা যে পুনর্জীবিত হল, ইয়াতে মই প্রভুত অতিশয় আনন্দ করিল। তার কারণে তোমালকে চিন্তা করেছিল হয়, কিন্তু তেতিয়া শুভ সময় পোৱা নাছিলা। নাটনির বিষয়ে যে মই এই কথা কইছো সে নহয়, কিয়নো যিকোনো অবস্থাতে না থাকো মই তাতেই সন্তুষ্ট হয়ে থাকিবলে শিকিলো। মই সরু হয়ে থাকিবলে জানো, উপচয় ভোগ করবলৈকো জানো, এক এক বিষয়কৈ সকল বিষয়তে তৃপ্ত হবলৈ আর ক্ষুধিত হবলৈ, উপচয় ভোগ করবলৈ আর অভাবত থাকিবলৈ মই শিক্ষিত হলো। মোক শক্তি দিয়া জনাত থাকি মই সকল বিষয়ত বলবান হয়েছো। তথাপি তোমালোক যে মোর ক্লেশত সহভাগী হলা, বর ভাল করিলা। হে ফিলিপিয়া বিলাক, তোমালোকে নিজেও জানা যে শুভবার্তা প্রচার করার আরম্ভণতে যেতিয়া মই মাকিদোনিয়ার পরা প্রস্থান করেছিল, তেতিয়া কোনো মন্ডলি দান দিয়া দান লওয়ার কথাত মোর সহভাগী নহল, কেবল তোমালোকেইহে হয়েছিলা। এনেকি মই থিসলনিকীত থাকুতেও তোমালোকে দুই এবার মোর প্রয়োজনীয় উপকার পঠাইছিলা। মই যে দান বিচারিছো সে নহয়, কিন্তু তোমালোকর হিসাবত বহু লাভজনক ফল দেখিবলৈহে বিচারিছো। কিন্তু মোর সকলো আছে, এনেকি উপচি পড়িছে, তোমালোকর পৰা সুগন্ধর আঘ্রাণ স্বরূপ আর ঈশ্বরের গ্রাহ্য আর সন্তোষজনক যজ্ঞ স্বরূপ যি উপহার মই ইপাফ্রদিয়াতর দ্বারাই পালো, তারই সম্পূর্ণ হলো। আর মোর ঈশ্বরে তোমালোকর সকল অভাব প্রতাপেরে নিজ ধন অনুসারে খ্রিস্ট যীশুত পূর্ণ করিব। এতিয়া আমার পিতৃ ঈশ্বরের মহিমা সদা সর্বদাই হোক, আমেন। খ্রিস্ট যীশুত থকা সকল পবিত্র লোকক মঙ্গলবাদ দিবা। মোর লগর ভাইবিলাকে তোমালোকক মঙ্গলবাদ করেছে। সকল পবিত্র লোকে বিশেষকৈ কৈশোরর ঘরবিলাকে তোমালোকক মঙ্গলবাদ করেছে। প্রভু যীশুখ্রিস্টর অনুগ্রহ তোমালোকর আত্মার লগত থাকক।